এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে অতিৰিক্ত 2% মৰগীয়া বানচ বৃদ্ধিৰ অসম চৰকাৰৰ সিদ্ধান্ত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীৰ নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ আজি পুৱা মুম্বাইত দেহাৱসান ঘটা প্ৰবীণ অভিনেতা পৰিচালক মনোজ কুমাৰৰ কাইলৈ মুম্বাইত অন্ত্যেষ্টিক্ৰিয়া আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা আৰু মোৰ লগত আছে ভাস্বতী দেৱী। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে যোৱা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত 2% মৰগীয়া বানচ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে। জনতা ভৱনত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হস্পিটেলসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকললৈ উন্নতমানৰ স্বাস্থ্যসেৱা, বিশেষকৈ বিনামূলীয়া ঔষধৰ সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য বিভাগলৈ 190 কোটি টকা মঞ্জুৰ কৰিছে। সময়ৰ লগে লগে দুৰ্বল হৈ অহা ৰাজ্যৰ মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে মথাউৰি নিৰীক্ষণ আৰু বান প্ৰস্তুতি সমিতি গঠনত আজিৰ মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হয়। জিলা আৰু সমজিলা পৰ্যায়ত এই সমিতিসমূহ গঠন কৰা হ'ব।
এটা সিদ্ধান্ত লৈছে যে প্ৰতি 10-12 কিলোমিটাৰ মথাউৰিত আমি এটা যুৱ বাহিনী গঠন কৰিম, 15 জন ডেকা ল'ৰা। এই 15 জন ডেকা ল'ৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰা কেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছো, যে এটা মথাউৰি কমিটিত 10-15 জন ল'ৰা থাকিব, যুৱক থাকিব। 8 বা 12 কিলোমিটাৰ মথাউৰি তেওঁলোকে পৰ্যবেক্ষণ কৰিব, স্থানীয় জলসম্পদ বিভাগৰ অভিযন্তাজনে নিৰীক্ষণ কৰিব আৰু এই ডেকা ল'ৰাখিনিক আমি গামবুট, টৰ্চ লাইট, ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম আৰু খৰতকীয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি জিঅ' বেগ, কোৰ, বিভিন্ন যিবিলাক এমুনেশ্যন, যিবিলাক ফ্লাট ফাইটিং মেটেৰিয়েলছ সেইবিলাক আমি দিম। আৰু এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱক হ'ব, স্বেচ্ছাসেৱী হ'ব, অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে।
আজিৰ বৈঠকত চাহ জনগোষ্ঠীৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি 750 কোটি টকা ব্যয়েৰে 500খন চাহ বাগিচাত নিৰ্মাণ কৰা মহাপ্ৰভু জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰৰ তত্বাৱধান আৰু সঠিক কাৰ্যকলাপ সুনিশ্চিতকৰণৰ বাবে এখন ব্যৱস্থাপনা সমিতি গঠন কৰা হ'ব। মন্ত্ৰীসভাৰ আজিৰ বৈঠকত জাগিৰোডত 142 কোটি টকা ব্যয় সাপেক্ষ প্ৰায় 1000 কৰ্মৰত মহিলাৰ বাবে এটা অত্যাধুনিক হোষ্টেল নিৰ্মাণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি নগৰ অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ বিষয়ত নীতিগত হস্তক্ষেপৰ জৰিয়তে পৰামৰ্শ আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে অসম নগৰ জলবায়ু কেন্দ্ৰৰ স্থাপনত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই বিদেশী ন্যায়াধীকৰণত চলি থকা 28,000 কোচ ৰাজবংশী লোকৰ গোচৰ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ হৈছে। কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিৰ 10টাত ৰাভা যৌথ সংগ্ৰাম সমিতি, 3টা সমষ্টিত বিজেপি আৰু 1টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী বিজয় সুনিশ্চিত হৈছে। ভোটগণনাৰ শেহতীয়া তথ্য সন্দৰ্ভত আমাক জনাইছে কামৰূপৰ পৰা আমাৰ সংবাদদাতা কৌশিক দাসে।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আজি নিৰ্বাচনৰ ভোটগণনা কৰা হয়। মুঠ 33টা সমষ্টিৰ ভিতৰত কামৰূপ জিলাৰ 14টাকৈ পৰিষদীয় সমষ্টিত আজি নিৰ্বাচনৰ ভোটগণনা কৰা হয় আৰু 14টা পৰিষদীয় সমষ্টিৰ ভিতৰত 10গৰাকী ৰাভা যৌথ সংগ্ৰাম সমিতিৰ তিনিগৰাকী ভাৰতীয় জনতা পাৰ্টী আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জয় হয়। কামৰূপ জিলাৰ বকোৰ 27 নং বকো সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত্ৰা ভাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী থানেশ্বৰ ৰাভাতকৈ 9,798 ভোট বেছি লাভ কৰি তেওঁ জয়লাভ কৰে। 26 নং ডুঙাখলা সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেতিয়াই কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰঞ্জন ৰাভাতকৈ 2,331 ভোট বেছি লাভ কৰি জয়লাভ কৰে। 28 নং উত্তৰ বনগাঁও সমষ্টিত যৌথ মঞ্চৰ আদিত্য ৰাভাই নিকটতম প্ৰাৰ্থী কংগ্ৰেছ দলৰ দুৰ্গেশ্বৰ বৰুৱাতকৈ 7,594 ভোট বেছি লাভ কৰি জয়লাভ কৰে। 21 নং জাৰিহাট সমষ্টিত NDAৰ সমৰ্থিত যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী নয়ন বৰুৱাতকৈ 2,673 ভোট বেছি লাভ কৰি জয়লাভ কৰে।
পানপানত NDA যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা, গোবৰ্ধনত NDA যৌথ মঞ্চ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভা, ৰাণী সমষ্টিত NDA যৌথ মঞ্চ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়ো, দক্ষিণ বনগাঁও সমষ্টিত NDA যৌথ মঞ্চ প্ৰাৰ্থী মিনতি ৰাভা, চানডুবিত NDA যৌথ মঞ্চ প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভা আৰু কুলচি সমষ্টিত NDA যৌথ মঞ্চ প্ৰাৰ্থী ৰশ্মিমালা ৰাভা, শিলপুটা সমষ্টিত বিজেপি প্ৰাৰ্থী কমলেশ্বৰ ৰাভা, বামুনিগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী অজিত ৰাভা, বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা আৰু লুকি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাক তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগণনাৰ অন্তত নিকটতম প্ৰাৰ্থীতকৈ নিৰ্ণায়ক ভোটত আগবাঢ়ি থকা হেতুকে তেওঁলোকৰ বিজয় সুনিশ্চিত হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এই ফলাফল ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে বুলি আমাৰ কামৰূপৰ সংবাদদাতাই জনাইছে। গোৱালপাৰা জিলাৰ 19টা পৰিষদীয় সমষ্টিতো NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভৰ দিশত আগবাঢ়িছে। ধূপধৰা সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ অনাদি চৰকাৰ, কোঠাকুটি সমষ্টিত বিজেপি প্ৰাৰ্থী ভৈৰৱ কছাৰী, দুধনৈ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উজ্জ্বলা ব্ৰহ্ম, মাজাজাখিলি সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰবোধ কলিতা, ধনুভাঙা সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ ফণীন্দ্ৰ ৰাভা, হাবৰাঘাট সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰতাপ ৰাভা, দক্ষিণ দুধনৈ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ টংকেশ্বৰ ৰাভা আৰু কোচধোৱা দৰংগিৰি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী পৰমা ৰাভাই অন্তিম ৰাউণ্ডত বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। গোৱালপাৰা জিলাতো এতিয়ালৈকে আনুষ্ঠানিক ফলাফল ঘোষণা কৰিবলৈ বাকী আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলাত 20টা সমষ্টি আছিল যদিও ইয়াৰে এটা সমষ্টিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত 19টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকল নিৰ্বাচনী কাম কাজত ব্যস্ত থকাৰ উপৰি 20 মে পৰ্যন্ত নিৰ্বাচনী প্ৰক্ৰিয়া চলিবলগীয়া বিষয়টো বিবেচনা কৰি বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। কোনো শিক্ষানুষ্ঠান বা শিক্ষাৰ্থীয়ে পৰীক্ষা অনুষ্ঠিত নোহোৱা বিষয়কেইটাৰ দক্ষতা পৰীক্ষা কৰিব বিচাৰিলে সংশ্লিষ্ট মহাবিদ্যালয়ৰ পৰা অধ্যয়ন আৰু অনুশীলনৰ বাবে প্ৰশ্নকাকত সংগ্ৰহ কৰিব পাৰিব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। অৱশ্যে প্ৰশ্নকাকতৰ টোপোলা খোলাৰ বাবে যিসমূহ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে তদন্ত চলি আছে তেনে শিক্ষানুষ্ঠানে সংশ্লিষ্ট মহাবিদ্যালয়ৰ পৰা দক্ষতা পৰীক্ষাৰ বাবে প্ৰশ্নকাকত আনিব নোৱাৰিব। পৰিষদে লগতে ছাত্ৰ ছাত্ৰীসকলৰ একাদশ শ্ৰেণীৰ মাৰ্কশ্বীটসমূহ বিদ্যালয় শিক্ষা পৰিষদৰ সংমণ্ডল 2ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ শিক্ষানুষ্ঠানসমূহক কৰ্তৃত্ব প্ৰদান কৰিছে। নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা বা হৈ যোৱা প্ৰথম বৰ্ষৰ পৰীক্ষাকেইটাত লাভ কৰা গড় নম্বৰৰ ভিত্তিত বাকী থকা বিষয়কেইটাত ছাত্ৰ ছাত্ৰীসকলক নম্বৰ প্ৰদান কৰিব লাগিব। অহা 15 জুনৰ ভিতৰত নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্দেশ জাৰি কৰিছে। আজি পুৱা মুম্বাইত দেহাৱসান ঘটা প্ৰবীণ অভিনেতা পৰিচালক মনোজ কুমাৰৰ অন্ত্যেষ্টিক্ৰিয়া কাইলৈ দিনৰ 11 বজাত মুম্বাইৰ পৱন হংসত সম্পন্ন কৰা হ'ব। বৰ্ষীয়ান অভিনেতাগৰাকীৰ বিয়োগত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বিশিষ্ট ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বলিউডৰ কিংবদন্তী অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মান আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল। মনোজ কুমাৰে বলিউডত দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ এটা নতুন ধাৰা সৃষ্টি কৰিছিল। উপকার পূরব অর পশ্চিম ক্রান্তির লেখিয়া কালজয়ী কথাছবিরে অসমীয়া কথাছবিরে প্রবীণ অভিনেতাগৰাকীয়ে দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল। অভিনেতাগৰাকীৰ আন চলচ্চিত্ৰসমূহৰ ভিতৰত পত্থৰ কে সনম, চোৰ আৰু ৰোতি কাপড়া অৰ মকান অন্যতম। 1992 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ উপৰিও 2015 চনত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাই প্ৰতি বছৰে পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে। সেই অনুসৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সমূহ জিলা আৰু শাখা সাহিত্য সভালৈ আজি পত্ৰ প্ৰেৰণ কৰি পহিলা বহাগৰ দিনটোত 65 বছৰৰ ঊৰ্ধৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আৰু সন্মান জনাবলৈ আহান জনাইছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই প্ৰতি বছৰে পালন কৰি অহা নিজৰ দিন অনুষ্ঠানটিৰ জৰিয়তে অসমীয়া কৃষ্টি সংস্কৃতিৰ বিকাশ আৰু জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মানিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গোলাঘাট সমন্বয় ক্ষেত্ৰত আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশ তিতম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। এই অধিৱেশনৰ বাবে 15খন উপ সমিতিয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা 5,000 প্ৰতিনিধিক আদৰণি জনাই আপ্যায়নৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত সভাপতি পলাশ চাংমাই সংগঠনৰ পতাকা উত্তোলন কৰি অসমত পূৰ্ণ স্বায়ত্ত শাসন আৰু দ্বি নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চৰকাৰলৈ দাবী জনায়। কাৰ্বি আংলং জিলাৰ বোকাজনত আজি উজনিমুৱা ইণ্টাৰচিটি ৰেলত 100 ৰাউণ্ড .22 পিষ্টলৰ গুলীসহ আৰক্ষীৰ এগৰাকী প্ৰাক্তন সেনা জোৱানক আটক কৰে। আটকাধীন প্ৰাক্তন সেনা জোৱানজন ডিমাপুৰৰ পৰা লিডুলৈ ৰেলযোগে গৈ আছিল। ধৃত লোকজনৰ নাম নাওনি কন্যাক বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হৈছে।
ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক 30 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 50,000 টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি জিয়াধলৰ ৰামেশ্বৰ ডোলে নামৰ লোকজনক 30 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 50,000 টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁ অতিৰিক্ত 3 বছৰ কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে। 2024 চনত এগৰাকী নাবালিকাক ধৰ্ষণৰ গোচৰত ৰামেশ্বৰ ডোলৰ বিৰুদ্ধে ধেমাজি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আদালতে বাদী আৰু বিবাদী পক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত অভিযুক্ত ডোলেক দোষী সাব্যস্ত কৰে আৰু আজি তেওঁৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰে। আনহাতে 2020 চনত চিলাপথাৰত সংগঠিত নাবালিকা ধৰ্ষণৰ আন এটা গোচৰ সন্দৰ্ভত আজি একেখন আদালততে পৰিতোষ মণ্ডল নামৰ আন এজন অভিযুক্তক 5 বছৰ সশ্ৰম কাৰাদণ্ড লগতে 10,000 টকাৰ জৰিমনা বিহা হয়। জৰিমনা আদায় নিদিলে 6 মাহৰ অতিৰিক্ত কাৰাদণ্ড দিয়া হ'ব। 2020 চনত নাবালিকা ধৰ্ষণৰ অভিযোগত পৰিতোষ মণ্ডলৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আজি 2024 চনত ধেমাজি আৰক্ষী থানাত ৰুজু হোৱা আন এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰত অভিযুক্ত ধেমাজি পাঁচআলিৰ ললিত বৰা নামৰ এজন লোকৰ বিৰুদ্ধেও 6 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰি 10,000 টকাৰ জৰিমনা বিহে। আদালতে এই 3গৰাকী অভিযুক্তক পক্সো আইনৰ অধীনত দোষী সাব্যস্ত কৰি এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে বুলি চৰকাৰী পক্ষৰ অধিবক্তাৰ উদ্ধৃতি দি আমাৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। 11 এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন হ'বলগীয়া অঞ্চলসমূহত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 80 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 120 ৰাণহে কৰিবলৈ সমৰ্থ হয়। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে অতিৰিক্ত 2% মুৰগীয়া বানচ বৃদ্ধিৰ অসম চৰকাৰৰ সিদ্ধান্ত। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থীৰ নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ। আজি পুৱা মুম্বাইত দেহাৱসান ঘটা প্ৰবীণ অভিনেতা পৰিচালক মনোজ কুমাৰৰ কাইলৈ মুম্বাইত অন্ত্যেষ্টিক্ৰিয়া। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।